পাচনি কৰ্ম অধ্যায় সাত। তেতিয়া মহাপুৰোহিতে সুধিলে,
এইবোৰ কথা সঁচানে?
তাতে তেওঁ ক'লে,
হে ভাই আৰু হে পিতৃসকল, শুনক, আমাৰ উপৰ পুৰুষ আব্ৰাহাম হাৰুণ নগৰত থকাৰ আগে মিচোপটামিয়া দেশত থাকোঁতে প্ৰতাপৰ ঈশ্বৰে দেখা দি তেওঁক ক'লে, তুমি নিজ দেশ নিজ জ্ঞাতি কুটুম্বক এৰি যি দেশ মই তোমাক দেখুৱাম সেই দেশলৈ বোলা। তাতে তেওঁ কলডিয়াবিলাকৰ দেশ এৰি হাৰুণত বসতি কৰিলে। পাছে তেওঁৰ পিতৃ মৰাত আপোনালোকে এতিয়া বসতি কৰা এই দেশলৈ ঈশ্বৰে তেওঁক আনিলে, কিন্তু ইয়াত তেওঁক অলপো অধিকাৰ নিদিলে, এখোজমান মাটিও নিদিলে, আৰু সেই কালত তেওঁৰ কোনো সন্তান নাছিল। তথাপি অধিকাৰৰ অৰ্থে তেওঁক আৰু তেওঁৰ ভাবি বংশক ইয়াক দিবলৈ অস্বীকাৰ কৰিলে। পাছে ঈশ্বৰে এনেকৈ ক'লে, তোমাৰ বংশই 400 বছৰলৈকে পৰৰ দেশত প্ৰবাস কৰিব, আৰু মানুহে তেওঁবিলাকক বন্দী খটাব আৰু অত্যাচাৰ কৰিব। আৰু ঈশ্বৰে ইয়াকো ক'লে, তেওঁবিলাকে যি জাতিৰ বন্দী খাটিব মই সেই জাতিৰ সোধ বিচাৰ কৰিম, তাৰ পাছত তেওঁবিলাকে ওলাই আহি এই ঠাইতে মোৰ আৰাধনা কৰিব। আৰু তেওঁক সুন্নত কৰাৰ নিয়মো দিলে। এইদৰে ইছাহাক উপজিলত তেওঁ 8 দিনৰ দিনা তেওঁৰ সুন্নত কৰিলে। সেই ইছাহাকে জাকুবলৈ আৰু জাকুবে আমাৰ 12 পিতৃকুলপতিলৈ সেইদৰে কৰিলে। পাছে সেই পিতৃকুলপতিবিলাকে ঈৰ্ষা মনেৰে মিচৰলৈ নিয়া হবলৈ যোচেফক বেচিলে, কিন্তু ঈশ্বৰে তেওঁৰ সংগী হৈ সকলো ক্লেশৰ পৰা তেওঁক উদ্ধাৰ কৰি মিচৰৰ ৰজা ফৰৌনৰ সাক্ষাতে তেওঁক অনুগ্ৰহ আৰু জ্ঞান দান কৰিলে। তাতে ৰজাই তেওঁক মিচৰ দেশৰ আৰু তেওঁৰ গোটেই ঘৰৰ অধিপতি পাতিলে। তেতিয়া গোটেই মিচৰ আৰু কানন দেশত আকাল আৰু বৰ ক্লেশ হোৱাত আমাৰ উপৰ পুৰুষসকলে খোৱা বস্তু নাপালে, কিন্তু মিচৰত শস্য আছে বুলি জাকুবে শুনি আমাৰ উপৰ পুৰুষসকলক প্ৰথমবাৰ তালৈকে পঠালে। পাছে দ্বিতীয়বাৰ যোৱাত যোচেফে নিজৰ ভায়েক ককায়েকবিলাকক চিনাকি দিলে, আৰু যোচেফৰ বংশ পৰিয়াল ফৰৌনৰ আগত প্ৰকাশিত হ'ল। পাছে যোচেফে তেওঁৰ পিতৃ জাকুব আৰু জ্ঞাতি কুটুম্ব সকলোকে, অৰ্থাৎ 3 কৰি 15 লোকক মাতি পঠালে। তাতে জাকুব মিচৰলৈ গৈ তেওঁ আৰু আমাৰ উপৰ পুৰুষসকলো মৰিল, আৰু তেওঁবিলাকৰ দেশ ছিকিমলৈ নিয়া হলত যি মৈদাম আব্ৰাহামে ধন দি ছিকিমত হমুৰৰ পুতেকসকলৰ পৰা কিনি লৈছিল সেই মৈদামতে থোৱা হল। পাছে আব্ৰাহামৰ আগত ঈশ্বৰে যি অংগীকাৰ কৰিছিল সেই অংগীকাৰ পূৰ হ'বৰ কাল ওচৰ চাপোতে ইছৰাইলবিলাক মিচৰত বাঢ়ি বাঢ়ি বহুত হল, আৰু শেষত যোচেফক চিনি নোপোৱা মিচৰৰ আন এজন ৰজা ওলাই আমাৰ জাতিলৈ ধূৰ্ত ব্যৱহাৰ কৰিলে, আৰু আমাৰ উপৰ পুৰুষসকলে তেওঁলোকৰ কেঁচুৱাবিলাক জীয়াই নাথাকিবলৈ তেওঁবিলাকক যেন বাহিৰত পেলাই থয় এই নিমিত্তে তেওঁবিলাকলৈ কুব্যৱহাৰ কৰিলে। সেই কালত মুচি উপজিল, তেওঁ ঈশ্বৰৰ দৃষ্টিত সুন্দৰ আছিল, আৰু পিতৃৰ ঘৰত 3 মাহলৈকে তেওঁক প্ৰতিপালন কৰা হৈছিল। পাছে বাহিৰত পেলাই থোৱাত ফৌৰণৰ জীয়েকে তেওঁক তুলি লৈ নিজৰ পুত্ৰস্বৰূপে প্ৰতিপালন কৰিলে। তাতে মুচি মিচৰীয়াবিলাকৰ সকলো বিদ্যাত শিক্ষিত হৈ নিজ বাক্যত আৰু কাৰ্যটো শক্তিমান হৈছিল। পাছে তেওঁৰ বয়স 2 বছৰ পূৰ হওঁ হওঁ হলত তেওঁ তেওঁৰ ভাইবিলাকক, অৰ্থাৎ ইছৰাইলৰ সন্তানবিলাকক চাবলৈ মন কৰিলে। তাতে তেওঁবিলাকৰ এজনক অন্যায়কৈ দুখ দিয়া দেখি তেওঁৰ উপকাৰ কৰি মিচৰীয়াজনক আঘাত কৰি দুখ পোৱাজনৰ ফলীয়া হৈ অন্যায়ৰ প্ৰতিকাৰ কৰিলে। তেওঁৰ হাতেৰে ঈশ্বৰে যে তেওঁৰ ভাইবিলাকক মুক্ত কৰিছে ইয়াকে তেওঁবিলাকে বুজিছে বুলি তেওঁ ভাবিছিল, কিন্তু তেওঁবিলাকে নুবুজিলে। তাৰ পাছদিনা তেওঁবিলাকৰ দুজনৰ দণ্ড লগাত তেওঁ ওচৰলৈ গৈ তেওঁলোকক মিলাবলৈ মন কৰি ক'লে, হে মানুহবিলাক, তোমালোকে ভাই ককাই হৈ পৰস্পৰে কিয় অন্যায় কৰিছা হওক? তাতে যিজনে নিজৰ চুবুৰীয়ালৈ অন্যায় কৰিছিল তেওঁক দূৰ কৰি ক'লে, আমাৰ ওপৰত কোনে তোমাক শাসনকৰ্তা আৰু বিচাৰকৰ্তা পাতিলে? কালি যেনেকৈ মিচৰীয়াজনক বধ কৰিলা তেনেকৈ মোকো বধ কৰিব খোজানে? এই কথাতে মুচি পলাই গ'ল আৰু মিডিয়ান দেশত প্ৰৱাসী হ'ল। সেই ঠাইতে তেওঁৰ 2 পুতেক জন্মিল। পাছে তাত থকা 2 বছৰ পূৰ হলত চিনয় পৰ্বতৰ ওচৰৰ অৰণ্যত স্বৰ্গদূতে এটা জ্বলি থকা জোপাৰ জুইৰ মাজত তেওঁক দৰ্শন দিলে। মুচিয়ে তাকে দেখি সেই দৰ্শনত বিস্ময় মানি চাবৰ কাৰণে ওচৰলৈ গ'ল। এনেতে প্ৰভুৰ এই বাণী হ'ল, মই তোমাৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ, আব্ৰাহাম, ইছাহাক আৰু জাকুবৰ ঈশ্বৰ। তেতিয়া মুচি কঁপিব ধৰিলে আৰু চাবলৈ তেওঁৰ সাহ নহল। পাছে প্ৰভুৱে তেওঁক ক'লে, তোমাৰ ভৰিৰ পৰা পাদুকা সলুকোৱা, কিয়নো যি ঠাইত তুমি থিয় হৈ আছা সেয়া পবিত্ৰ ভূমি। মিছৰত থকা মোৰ মানুহবিলাকৰ দুৰ্দশা মই নিশ্চয়কৈ দেখিলোঁ, আৰু তেওঁবিলাকৰ কেকনি শুনি তেওঁবিলাকক উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। এতিয়া আহা, মই তোমাক মিছৰলৈ পঠাওঁ। তোমাক শাসনকৰ্তাৰ বিচাৰকৰ্তা কোনে পাতিলে বুলি কৈ তেওঁবিলাকে যি মুচিক অস্বীকাৰ কৰিছিল, সেই মুচিকে ঈশ্বৰে জোপাত দেখা দিয়া দূতক তেওঁৰ সহায়কাৰী কৰি শাসনকৰ্তা আৰু উদ্ধাৰকৰ্তা পাতি পঠালে। তেওঁৱেই মিছৰত, লোহিত সাগৰত আৰু অৰণ্যৰ মাজত দুকুৰি বছৰলৈকে নানা অদ্ভুত লক্ষণ আৰু চিন দেখুৱাই দেখুৱাই তেওঁবিলাকক বাহিৰ কৰি আনিলে। আৰু ঈশ্বৰে তেওঁলোকৰ ভাইবিলাকৰ মাজৰ পৰা মোৰ সদৃশ এজন ভাববাদী তোমালোকলৈ উৎপন্ন কৰিব বুলি যিজনে ইছৰাইলৰ সন্তানবিলাকক কৈছিল তেওঁৱেই সেই মুচি। যিজনে চিনয় পৰ্বতত তেওঁলৈ কথা কোৱা দূত আৰু আমাৰ উপৰি পুৰুষসকলে সৈতে সমুজোৱা হৈ অৰণ্যৰ মাজত মণ্ডলিত আছিল আৰু আমাক দিবলৈ জীৱনময় বাক্য পাইছিল তেওঁৱেই সেইজন। আমাৰ উপৰ পুৰুষসকলে তেওঁৰ বশৱৰ্তী হবলৈ অসন্মত হৈ তেওঁক দূৰ কৰি মিছৰৰ ফাললৈ মন ঘূৰাই হাৰুণক ক'লে, আমাৰ আগে আগে যাবলৈ আমাক দেৱতাবোৰ সাজি দিয়া, কিয়নো এই যি মুচিয়ে আমাক মিছৰ দেশৰ পৰা বাহিৰ কৰি আনিলে তেওঁৰ কি হ'ল তাক আমি নাজানো। সেই কালত তেওঁবিলাকে এটা ডামুৰীৰ মূৰ্তি সাজি সেই মূৰ্তিলৈ নৈবদ্য আনি নিজ হাতে কৰা কাৰ্যত ৰং কৰিব ধৰিলে। তাতে ঈশ্বৰে তেওঁবিলাকলৈ বিমুখ কৰি আকাশৰ বাহিনীক পূজা কৰিবলৈ তেওঁবিলাকক এৰি দিলে। ভাববাদীৰ পুস্তকত এই বিষয়ে লিখাও আছে, হে ইছৰাইল জাতি, তোমালোকে দুকুৰি বছৰলৈকে অৰণ্যত মোলৈ জানো বলি আৰু নৈবদ্য উৎসৰ্গা কৰিছিলা, বৰং মোলকৰ তম্বু আৰু ৰিফন নামেৰে দেৱতাৰ তৰা এই যি মূৰ্তিকেইটা পূজা কৰিবলৈ নিৰ্মাণ কৰিছিলা সেইকেইটাহে তোমালোকে তুলি নিছিলা, আৰু মই তোমালোকক বাবিলৰ সিফাললৈ লৈ যাম। যি নমুনা দেখিলা সেই নমুনাৰ দৰে তম্বু সাজা। এই কথা যিজনাই মুচিক ক'লে সেইজনৰ আদেশমতে সেই সাক্ষ্য তম্বু আমাৰ উপৰ পুৰুষসকলৰ লগতে অৰণ্যত আছিল। কালক্ৰমে আমাৰ উপৰ পুৰুষসকলে আৰু যিহুচুৱাই তাক চমজি লৈ যি পৰজাতিবিলাকক ঈশ্বৰে আমাৰ উপৰ পুৰুষসকলক সন্মুখৰ পৰা খেদালে, সেই জাতিবিলাকৰ অধিকাৰত সোমোৱা কালত লগত আনি ডায়ুদৰ দিনলৈকে ৰাখিলে। পাছে ডায়ুদে ঈশ্বৰৰ দৃষ্টিত অনুগ্ৰহ প্ৰাই জাকোবৰ ঈশ্বৰৰ নিমিত্তে এটি আৱাস পাবলৈ যাচনা কৰিলে, কিন্তু চালোমনেহে তেওঁলৈ এটা গৃহ নিৰ্মাণ কৰিলে। তথাপি সৰ্বোপৰি জনাহাতেৰে নিৰ্মাণ কৰা গৃহত বাস নকৰে। এই বিষয়ে ভাববাদীয়ে কৈছিল বোলে, প্ৰভুৱে কৈছে, স্বৰ্গ মোৰ সিংহাসন আৰু পৃথিৱী মোৰ ভৰি পীড়া, মোলৈ কেনেকুৱা গৃহ নিৰ্মাণ কৰিবা, মোৰ জিৰোৱা ঠাই বা ক'ত, মোৰ হাতে এই আটাইবোৰ কৰা নাইনে, হে থৰ ডিঙিয়াবিলাক, হৃদয় আৰু কাণ চুন্নত নোহোৱা লোক, তোমালোকে সদায় পবিত্ৰ আত্মাৰ প্ৰতিৰোধ কৰিছা, তোমালোকৰ উপৰ পুৰুষসকল যেনেকুৱা তোমালোকো তেনেকুৱা, তোমালোকৰ উপৰ পুৰুষসকলে ভাৱবাদীসকলৰ কাকনো তাৰণা নকৰিছিল, ধাৰ্মিক জনা অহাৰ বিষয়ে যিবিলাকে আগেয়ে কৈছিল সেইবিলাকক বধ কৰিলে, আৰু এতিয়া তোমালোকে হলে সেইজনকেই শত্ৰু হাতত সোধাই দি বধ কৰালা, আৰু বিধান স্বৰ্গদূতবিলাকৰ দ্বাৰাই দিয়া আদেশ বুলি গ্ৰাহ্যও কৰিলা, তোমালোকে তাক পালন নকৰিলা।
এই কথা শুনি তেওঁবিলাকৰ হৃদয় ক্ৰোধেৰে প্ৰজ্বলিত হ'ল আৰু তেওঁলৈ তেওঁবিলাকে দাহ কৰিছিল, কিন্তু তেওঁ পবিত্ৰ আত্মাৰে পূৰ হৈ স্বৰ্গৰ ফাললৈ একেথৰে চাই ঈশ্বৰৰ প্ৰতাপ আৰু ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা যীশুক দেখি ক'লে,
চোৱা, স্বৰ্গৰ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিছো।
কিন্তু তেওঁবিলাকে বৰকৈ আতাহ পাৰি কাণত সোপা দি একে মনেৰে তেওঁক আক্ৰমণ কৰিল আৰু নগৰৰ বাহিৰ কৰি তেওঁলৈ শিল দলিয়াবলৈ ধৰিল। সাক্ষীবিলাকে চৌল নামেৰে এজন ডেকা মানুহৰ ভৰিৰ কাষত নিজৰ নিজৰ কাপোৰ খুজিছিল। ষ্টিফানক শিল দলিয়াই মৰা কালত তেওঁ প্ৰাৰ্থনা কৰি ক'লে,
হে প্ৰভু যীশু, মোৰ আত্মা গ্ৰহণ কৰক।
পাছে তেওঁ আঁঠুলৈ বৰ মাতেৰে ৰিঙিয়াই ক'লে,
হে প্ৰভু, এই পাপ তেওঁবিলাকৰ নামত নিলিখিব।
ইয়াকে কৈ তেওঁ মহানিদ্ৰা কৰিল। তেওঁক বধ কৰা কথাত চৌলৰো সন্মতি আছিল।